এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। পঞ্চায়ত নিৰ্বাচনৰ যোৱা নিশালৈকে লাভ কৰা ভোটগণনাৰ তথ্য অনুসৰি বিজেপিয়ে বিভিন্ন জিলাত অগ্ৰগতি লাভ কৰিছে। আমাৰ সংবাদদাতাসকলে জনোৱা মতে ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি কেইবাখনো জিলাত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে। শিৱসাগৰ জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ 12খন জিলা পৰিষদৰ 3খন আসনত বিজেপিয়ে জয়লাভ কৰিছে। বাকী 9খন আসনৰ 8খনত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে। ইয়াৰে এখন আসনত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী আগবাঢ়ি আছে। জিলাখনৰ 27খন আঞ্চলিক পঞ্চায়তৰ ঘোষিত ফলাফল মতে বিজেপিয়ে 20খন, অগপয় 3খন আৰু কংগ্ৰেছে 1খন আসনত জয়লাভ কৰিছে। নাজিৰা বিধানসভা সমষ্টিৰ 27 আঞ্চলিক পঞ্চায়তৰ ঘোষিত ফলাফল মতে বিজেপিয়ে 19খন, অগপয় 1খন আৰু কংগ্ৰেছে 1খন আসনত জয়লাভ কৰিছে। ডিমৌ বিধানসভা সমষ্টিত 28খন আঞ্চলিক পঞ্চায়তৰ ঘোষিত ফলাফল মতে বিজেপিয়ে 6খন আৰু ৰাইজৰ দলে 1খন আসন লাভ কৰিছে। চৰাইদেউ জিলাত 8খন জিলা পৰিষদৰ আটাইকেইখনতে বিজেপি জয়ী হৈছে। আঞ্চলিক পঞ্চায়তৰ 36খন আসনত বিজেপিয়ে 32 আৰু অগপয় 4খন আসনত জয়লাভ কৰিছে। একেদৰে অন্যান্য জিলাসমূহতো পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা চলি আছে। সমৰ্থ পৰ্টেলৰ জৰিয়তে শিক্ষাৰ্থীসকলে আজিৰে পৰা চলিত 2025-26 বৰ্ষত স্নাতক পাঠ্যক্ৰমত নিজৰ নাম পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি অনা উমৈহতীয়া বিশ্ববিদ্যালয় বাছনি পৰীক্ষা অৰ্থাৎ নন CET-ৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত আজিৰ পৰা 22 মেলৈকে আবেদনকাৰীৰ দ্বাৰা পাঠ্যক্ৰম নিৰ্বাচন আৰু শিক্ষানুষ্ঠানৰ দ্বাৰা আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। 29 মেৰ পৰা 1 জুনৰ ভিতৰত প্ৰথমখন মেধা তালিকা প্ৰস্তুত কৰি চূড়ান্ত কৰাৰ লগতে 2 জুনত প্ৰথম মেধা তালিকা প্ৰকাশ পাব। 4 জুন আৰু 5 জুনত প্ৰথম মেধা তালিকাত অন্তৰ্ভুক্ত ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। 7 জুনত দ্বিতীয়খন মেধা তালিকা প্ৰকাশ পাব। 9 জুন আৰু 10 জুনত তালিকাখনত অন্তৰ্ভুক্ত হোৱা শিক্ষাৰ্থীসকলৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। 11 জুনৰ পৰা 14 জুনলৈকে পোনপটীয়া নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। অহা 1 আগষ্টৰ পৰা প্ৰথম ষান্মাসিকৰ শ্ৰেণীসমূহ আৰম্ভ হ'ব। উমৈহতীয়া বিশ্ববিদ্যালয় বাছনি পৰীক্ষা অৰ্থাৎ CET-ৰ জৰিয়তে নিৰ্বাচিত প্ৰাৰ্থীসকলৰ নামভৰ্তি প্ৰক্ৰিয়া 5 জুলাইৰ পৰা আৰম্ভ হ'ব। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে বিশেষকৈ দক্ষিণ পূব এছিয়া আৰু অসমতো আজি বুদ্ধ পূৰ্ণিমা উদযাপন কৰা হৈছে। গৌতম বুদ্ধৰ জন্মৰ দিনটোৰ লগতে বুদ্ধগয়াত মহাবোধি বৃক্ষৰ তলত তেওঁ পৰিনিৰ্বাণ লাভ কৰা দিন উপলক্ষে আজি বুদ্ধ পূৰ্ণিমা পালন কৰা হয়। সমগ্ৰ বিশ্বৰ বৌদ্ধ আৰু হিন্দু ধৰ্মাৱলম্বী লোকসকলে এই দিনটো উদযাপন কৰাৰ লগতে ভাৰত, নেপাল, ভূটান, বাৰ্মা, থাইলেণ্ড, তিব্বত, কোৰিয়া, লাওছ, ভিয়েটনাম, মংগোলীয়া, কম্বোডিয়া, ছিংগাপুৰ, ইণ্ডোনেছিয়া আৰু শ্ৰীলংকাৰ দৰে দেশসমূহত মহা আড়ম্বৰেৰে এই দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে গৌতম বুদ্ধৰ সমূহ অনুগামীলৈ বুদ্ধ পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন কৰিছে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰেও আটাইলৈ বুদ্ধ পূৰ্ণিমাৰ শুভেচ্ছা জনাইছে। ভগৱান বুদ্ধৰ অহিংসা তথা দয়াৰ বাৰ্তা আজিৰ সময়ত সমাজ তথা মানৱতাৰ বাবে পূৰ্বতকৈ অধিক প্ৰাসংগিক বুলি তেওঁ মত প্ৰকাশ কৰে। বিহাৰত চলি থকা সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত অসমে 150টা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। 2018 চনৰ পৰা আৰম্ভ হোৱা ভাৰত চৰকাৰৰ প্ৰতিভা সন্ধানী ক্ৰীড়া প্ৰতিযোগিতাত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ নতুন দিল্লীৰ উদ্বোধনী বৰ্ষত অসমে 1টাকৈ সোণ, ব্ৰঞ্জ আৰু 2টা ৰূপসহ 4টা পদক লাভ কৰিছিল। পৰৱৰ্তী দ্বিতীয় সংস্কৰণত অসমে 10টা পদক লাভ কৰিবলৈ সমৰ্থ হৈছিল। 2020 চনত গুৱাহাটীত অনুষ্ঠিত হোৱা তৃতীয় খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত অসমে 20টা সোণ, 22টা ৰূপ আৰু 34টা ব্ৰঞ্জসহ মুঠ 76টা পদক লাভ কৰিবলৈ সমৰ্থ হৈছিল। পৰৱৰ্তী 2022, 2023 আৰু 2024 চনৰ খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত অসমে পদক অৰ্জন কৰিছিল যদিও 2020 চনতে আছিল অসমৰ শ্ৰেষ্ঠ প্ৰদৰ্শন। ভূমিস্খলনৰ বাবে মেঘালয় বৰাক সংযোগী 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিয়া হৈছে। ৰাষ্ট্ৰীয় ঘাইপথটোৰ মেৰামতিৰ কাম সম্পূৰ্ণ নোহোৱালৈকে সকলো ধৰণৰ যান বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছে। বৰষুণৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোৰ কেইবাটাও স্থানত ভূমিস্খলন সংঘটিত হৈছিল, যাৰ বাবে যাতায়াত কৰা লোকসকলৰ বাবে মেঘালয় আৰক্ষীয়ে বিকল্প পথ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি সন্ধিয়া সংঘটিত এটা পথ দুৰ্ঘটনাত এজন যুৱক নিহত হয়। নিহত যুৱকজন গোগামুখৰ ৰূপম হাজৰিকা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে। ধুবুৰী জিলাৰ বিলাচীপাৰা সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ ভোটগণনা কেন্দ্ৰত কৰ্তব্যৰত এজন আৰক্ষী কনিষ্টবলৰ আকস্মিকভাৱে মৃত্যু হয়। মৃত আৰক্ষী কনিষ্টবলজনৰ নাম শ্যামল চন্দ্ৰ ৰায় বুলি জানিব পৰা গৈছে। উচ্চ ৰক্তচাপজনিত কাৰণত কৰ্তব্যৰত অৱস্থাতে কনিষ্টবলজনৰ মৃত্যু হয় বুলি উল্লেখ কৰা হৈছে। দুপৰীয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই।